এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা জিলাত নিৰ্মাণ হ'বলগীয়া চিকিৎসা মহাবিদ্যালয় আৰু তাপবিদ্যুৎ প্ৰকল্পৰ বাবে আবণ্টিত ভূমি পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে তেওঁ জিলাখনৰ মৰণৈত থকা মাটিয়া ঔদ্যোগিক বিকাশ কেন্দ্ৰটোও পৰিদৰ্শন কৰিব। মুখ্যমন্ত্ৰীগৰাকী আজি গুৱাহাটীৰ পৰা পোনে পোনে হেলিকপ্টাৰেৰে গোৱালপাৰাৰ আগিয়াৰ বালিজানত উপস্থিত হোৱাৰ কথা। অসম সাহিত্য সভাৰ 2025-2027 বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিয়ে গ্ৰহণ কৰা সেতুবন্ধ কাৰ্যসূচী অহা 17, 18 আৰু 19 মে'ত কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত আয়োজন কৰা হৈছে। দেশৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত একতাৰ এনাজৰী সুদৃঢ় কৰিবলৈ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিয়ে সেতুবন্ধ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই অনুসৰি অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত আৰু অসম সাহিত্য সভাৰ স্বজাতীয় মৈত্ৰী বন্ধন উপসমিতিৰ সৌজন্যত কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত চতুৰ্থ সেতুবন্ধ যাত্ৰা আৰম্ভ কৰা হ'ব। এই অনুষ্ঠানত বৰাক উপত্যকাৰ ভাষা সাহিত্য, কৃষ্টি সংস্কৃতিৰ লগতে অন্যান্য বিষয় সন্দৰ্ভত অধ্যয়ন কৰাৰ লগতে বিশিষ্ট নাগৰিক, কবি, সাহিত্যিক, সাংবাদিক, সাংস্কৃতিক কৰ্মী, বুদ্ধিজীৱী আদিৰ সৈতেও মত বিনিময় কৰা হ'ব। অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী আৰু বিধায়কে অংশগ্ৰহণ কৰিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। শিলচৰৰ অসম বিশ্ববিদ্যালয় চৌহদত ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ বাবে সভাৰ প্ৰধান সম্পাদকৰ নেতৃত্বত এটা দলে 19 মে'ত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যক সাক্ষাৎ কৰি এই সন্দৰ্ভত আলোচনাত মিলিত হ'ব। বিষয়টো সন্দৰ্ভত সভাই উপাচাৰ্যগৰাকীক এখন পত্ৰ প্ৰদান কৰিব। তদুপৰি বিশ্ববিদ্যালয়খনৰ এটি প্ৰেক্ষাগৃহ ডঃ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰা আৰু বিশ্ববৰেণ্য শিল্পীগৰাকীৰ জন্ম শতবৰ্ষ পালনৰ কাৰ্যসূচীৰ আয়োজন কৰাৰ বাবে সাহিত্য সভাৰ দলটোৱে উপাচাৰ্যগৰাকীক আহ্বান জনাব। দেশৰ সুৰক্ষাৰ বাবে সেনাসকলে কৰা ত্যাগ আৰু বলিদানৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যৰে ৰাষ্ট্ৰজুৰি 11-দিনীয়া শৌৰ্য সন্মান যাত্ৰা শীৰ্ষক ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচী অব্যাহত আছে। অসম প্ৰদেশ বিজেপিয়ে এই যাত্ৰাৰ সৈতে সংগতি ৰাখি আজি সন্ধিয়া বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত অপাৰেচন সিন্দুৰ তথা ভাৰতবৰ্ষৰ এই গৌৰৱময় ক্ষণ সন্দৰ্ভত এখন প্ৰদৰ্শনীৰ আয়োজন কৰিছে। প্ৰদেশ বিজেপিয়ে কালি আদাবাৰীৰ অটল উদ্যানৰ পৰা কামাখ্যা মন্দিৰৰ নামনিলৈ ত্ৰিৰংগ যাত্ৰা উলিয়ায়। বিজেপিৰ নেতাকৰ্মীৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই যাত্ৰাৰ শুভাৰম্ভ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাংসদ বিজুলী কলিতা মেধিকে ধৰি দলৰ কৰ্মকৰ্তাসকলে হাতে হাতে পতাকা লৈ বন্দে মাতৰম ধ্বনি দি এই যাত্ৰাত অংশ লয়। ত্ৰিৰংগ যাত্ৰাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অপাৰেচন সিন্দুৰৰ জৰিয়তে সেনাই গৌৰৱ আৰু পৰাক্ৰমৰ নিদৰ্শন দাঙি ধৰিছে। ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচীত ভাৰতীয় সেনাৰ বহুকেইগৰাকী অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়ায়ো অংশগ্ৰহণ কৰে। ডিমাহাচাও জিলাৰ হাফলঙত গৰ্ভাৱস্থাত লিংগ নিৰ্ধাৰণ আৰু ভ্ৰূণ হত্যা ৰোধৰ বিষয়ে সচেতনতা সৃষ্টিৰ বাবে কালি হাফলংস্থিত অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া কাৰ্যালয়ত পৰামৰ্শদাতা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ স্বাস্থ্যসেৱা বিভাগৰ যুটীয়া সঞ্চালকে জিলাখনত আলট্ৰাছাউণ্ড ক্লিনিকসমূহৰ বৰ্তমানৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰে। বৈঠকত অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াই কয় যে জিলাখনত 6টা আলট্ৰাছাউণ্ড কেন্দ্ৰ আছে যদিও জনসংখ্যাৰ চাহিদা পূৰণত এই কেন্দ্ৰকেইটা যথেষ্ট নহয়। বৈঠকত উপস্থিত সকলোকে গৰ্ভাৱস্থাত লিংগ নিৰ্ধাৰণ আৰু ভ্ৰূণ হত্যা অপৰাধ সন্দৰ্ভত অৱগত কৰোৱা হয়। এই ধৰণৰ পৰীক্ষা কৰা চিকিৎসকে 3 বছৰলৈকে কঠোৰ কাৰাবাস আৰু 10,000 টকাৰ জৰিমনা ভুগিব পাৰে। তদুপৰি এনে পৰীক্ষা দাবী কৰা পৰিয়ালে 5 বছৰলৈ কঠোৰ কাৰাবাস আৰু 50,000 টকাৰ শাস্তি পাব পাৰে বুলিও বৈঠকত সকীয়াই দিয়া হয়। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 164 সংখ্যক জয়ন্তী উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ দ্বাৰা আয়োজিত ৰবীন্দ্ৰ নৃত্য আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়। ৰাজ্যৰ 20টা কেন্দ্ৰৰ পৰা নিৰ্বাচিত 360গৰাকী অংশগ্ৰহণকাৰীৰ ভিতৰত ৰাজ্যিক পৰ্যায়ৰ চূড়ান্ত প্ৰতিযোগিতাত 21গৰাকী অংশগ্ৰহণকাৰীক বিজয়ী ঘোষণা কৰা হয়। প্ৰতিযোগিতাত মুঠ 6,253গৰাকী প্ৰতিযোগীয়ে ভাগ লৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজয়ীসকলক অভিনন্দন জনোৱাৰ লগতে অংশগ্ৰহণকাৰীসকলকো শুভেচ্ছা জনায়। বেংককত অনুষ্ঠিত থাইলেণ্ড ওপেন বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি কেইবাগৰাকীও ভাৰতীয় খেলুৱৈ অৱতীৰ্ণ হ'ব। মহিলাৰ ছিংগলছত মালবিকা বনসোড় থাইলেণ্ডৰ ৰটচানকো ইণ্টানোনৰ হাতত 12-21, 16-21 গেমত পৰাস্ত হয়। ইপিনে পুৰুষৰ ছিংগলছত থাৰুণ মন্নেপল্লী ডেনমাৰ্কৰ এণ্ডাৰ্ছ এণ্টনছেনৰ সন্মুখীন হ'ব। মন্নেপল্লীয়ে মালয়েছিয়াৰ জাষ্টিন হোক 21-19, 21-16 গেমত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব। নমস্কাৰ।